গীতমালা 149 অধ্যায়। তোমালোকে যীহোৱাৰ প্ৰশংসা কৰা, যীহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা। ইজৰাইলে নিজৰ সৃষ্টিকৰ্তাক লৈ আনন্দ কৰক, চিয়োনৰ সন্তানসকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক। তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণালৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক, কিয়নো যীহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়, তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে। ভক্তসকলে বিজয়ত উল্লাসিত হওক, তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক, তেওঁলোকৰ কণ্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক, তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক, যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ ল'ব পাৰে আৰু লোকসমূহক শাস্তি দিব পাৰে, যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে, তেওঁলোকৰ মান্যবন্ত লোকক লোহাৰ বেৰীৰে বান্ধিব পাৰে, যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে। এয়ে তেওঁৰ সকলো ভক্তৰ গৌৰৱ। তোমালোকে যীহোৱাৰ প্ৰশংসা কৰা।